মাৰ্ক অধ্যায় চৈধ্য নিষ্ঠাৰ পৰ্ব অৰ্থাৎ খমেই নোহোৱা পিঠাৰ পৰ্বলৈ আৰু দুদিন আছিল। এনে সময়ত প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে কেনেকৈ তেওঁক চলেৰে ধৰি বধ কৰিব পাৰে তাৰে উপায় বিচাৰিলে, কিয়নো তেওঁবিলাকে ক'লে,
পৰ্বৰ সময়ত নহয়, জানোচা মানুহবিলাকৰ হুৰা মোৰা লাগে।
পাছে তেওঁ বৈঠনীয়া গাঁৱত চিমুন কুষ্ঠৰোগীৰ ঘৰত ভোজন কৰিবলৈ বহোঁতে এজনী তিৰোতাই বহুমূলীয়া বিশুদ্ধ জতা মাংসীৰ সুগন্ধি তেলেৰে ভৰা এটা ফটিকৰ টেমা লৈ আহি টেমাটো ভাঙি তেওঁৰ মূৰত বাকি দিলে। তাতে কিছুমানে মনতে কুপিত হৈ ক'লে,
এই তেলৰ এনে হানি কিয়? কিয়নো এই তেল বেছি 300 আধাৰিতকৈও অধিক পায়, দৰিদ্ৰবিলাকক দান কৰিব পাৰিলেহেঁতেন।
তাতে তেওঁলোকে তেওঁক ভূৰ ফুৰালে, কিন্তু যীশুৱে ক'লে,
তেওঁক এৰি দিয়া, কিয় দিগদাৰ দিছা? তেওঁ মোলৈ উত্তম কৰ্মকে কৰিলে। কিয়নো দৰিদ্ৰবিলাক তোমালোকৰ লগত সদায় আছে, আৰু যেতিয়া তোমালোকৰ ইচ্ছা হয় তেতিয়া তেওঁলোকৰ উপকাৰ কৰিব পাৰা, কিন্তু মই তোমালোকৰ লগত সদায় নাথাকো। তেওঁ যি পাৰিলে তাকে কৰিলে। মৈদামত থোৱা কাৰ্যৰ নিমিত্তে আগেয়ে মোৰ শৰীৰত তেল ঘঁহিলে। মই তোমালোকক স্বৰূপকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হ'ব, সেই সেই ঠাইত তেওঁ সুঁৱৰিবৰ অৰ্থে তেওঁ এই যি কৰ্ম কৰিলে তাকো কোৱা হ'ব।
পাছে বাৰজনৰ মাজৰ এজন যি স্কুৰিতীয়া যিহুদা, তেওঁ যীশুক প্ৰধান পুৰোহিতসকলৰ হাতত সোধাই দিবলৈ তেওঁবিলাকৰ ওচৰলৈ গ'ল। তেওঁবিলাকে তেওঁৰ কথা শুনি আনন্দিত হৈ তেওঁক ধন দিবলৈ স্বীকাৰ কৰিলে। তাতে তেওঁক সুবিধামতে সোধাই দিবলৈ উপায় বিচাৰিলে। খমেই নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা অৰ্থাৎ নিষ্ঠাৰ পৰ্বৰ মেৰ পোৱালি বলি দিয়া দিনা তেওঁৰ শিষ্যবিলাকে তেওঁক সুধিলে,
আপুনি নিষ্ঠাৰ পৰ্বৰ ভোজ খাবলৈ আমি গৈ ক'ত যুগুত কৰাটো আপুনি বিচাৰে?
তেতিয়া তেওঁ শিষ্যবিলাকৰ দুজনক পঠাই দি ক'লে,
তোমালোক নগৰলৈ যোৱা, তাতে পানী একলহ লৈ অহা এজন মানুহে তোমালোকক লগ পাব। তেওঁৰ পাছে পাছে যাবা, আৰু তেওঁ যি ঠাইত সোমায় তাৰ গৃহস্থক ক'বা, গুৰুৱে কৈছে মই যি ঠাইত মোৰ শিষ্যবিলাকৰ সৈতে নিষ্ঠাৰ পৰ্বৰ ভোজ খাম, মোৰ সেই আলহী কোঠালি ক'ত? তাতে তেওঁ নিজে যুগুত কৰা আৰু অতোৱা ওপৰতলাৰ এটা ডাঙৰ কোঠালি তোমালোকক দেখুৱাই দিব, তাতে আমালৈ যুগুত কৰাগৈ।
তেতিয়া শিষ্য দুজনে ওলাই নগৰলৈ গৈ তেওঁলোকক যেনেকৈ কৈছিল তেনেকৈ পাই নিষ্ঠাৰ পৰ্বৰ ভোজ যুগুত কৰিলে। পাছে সন্ধ্যাহলত তেওঁ বাৰজনে সৈতে আহিল। তাতে তেওঁলোকে বহি ভোজন কৰোঁতে যীশুৱে ক'লে,
মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকৰ মাজৰ এজনে অৰ্থাৎ মোৰ লগত ভোজন কৰাজনেই মোক 70 হাতত শুধাই দিব।
তেতিয়া তেওঁলোকে দুখিত হবলৈ আৰু এজন এজনকৈ তেওঁক সুধিবলৈ ধৰিলে,
নিশ্চয় মই নহয়।
তাতে তেওঁলোকক ক'লে,
এই 12 মাজৰ যিজনে মোৰে সৈতে ভোজন পাত্ৰত হাত জুবুৰিয়াই তেওঁৱেই সেইজন। কিয়নো মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে তেনেকৈ তেওঁৰ গতি হ'ব। কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক সোধাই দিয়া হ'ব তেওঁ সন্তাপৰ পাত্ৰ। সেই মানুহৰ জন্ম নোহোৱা হ'লেই তেওঁৰ ভাল আছিল।
তেওঁলোকে ভোজন কৰোঁতে তেওঁ পিঠালৈ আশীৰ্বাদ কৰি ভাঙি তেওঁলোকক দি ক'লে,
লোৱা, এয়ে মোৰ শৰীৰ।
পাছে তেওঁ পাণ পাত্ৰকো লৈ স্তুতি কৰি তেওঁলোকক দিলে। তাতে সকলোৱে তাক পাণ কৰিলে আৰু তেওঁলোকক ক'লে,
নিয়মৰ মোৰ যি তেজ অনেকৰ নিমিত্তে ওলোৱা হৈছে সেয়ে মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যত নৰস পাণ নকৰা দিনলৈকে এতিয়াৰ পৰা দ্ৰাক্ষাগুটিৰ ৰস আৰু পাণ নকৰোঁ।
পাছে তেওঁলোকে গীত গাই বাহিৰ ওলাই জৈতুন পৰ্বতলৈ গ'ল আৰু যীশুৱে তেওঁলোকক ক'লে,
তোমালোক সকলোৱে বিঘিনি পাবা, কিয়নো লিখা আছে মই মেৰ ৰখীয়াক আঘাত কৰিম, তাতে মেৰবিলাক ছিন্ন ভিন্ন হৈ যাব, কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালিললৈ যাম।
কিন্তু পিতৰে তেওঁক ক'লে,
যদিও সকলোৱে বিঘিনি পায় তথাপি মই নাপাওঁ।
তেতিয়া যীশুৱে তেওঁক ক'লে,
মই তোমাক স্বৰূপকৈ কওঁ, আজি এই ৰাতি কুকুৰাই দুবাৰ দাগ দিয়াৰ আগেয়ে তুমি 3 মোক আশৈ মাতিবা।
কিন্তু তেওঁ অতি দৃঢ়কৈ ক'লে,
যদি আপোনাৰ লগত মই মৰিবও লাগে তথাপি আপোনাক আশয় নামাতিম।
আৰু সেই একেদৰে সকলোৱে ক'লে। পাছে তেওঁলোকে গেটছিমানি নামেৰে এখন ঠাই পালত তেওঁ নিজৰ শিষ্যবিলাকক ক'লে,
মই প্ৰাৰ্থনা কৰোঁ মানে তোমালোক ইয়াতে বহি থাকা।
পাছে তেওঁ পিতৰ, জাকোব আৰু জোহনক নিজৰ লগত নিলে আৰু অতিশয় চমৎকৃত আৰু ব্যাকুল হ'বলৈ ধৰিলে। তাতে তেওঁলোকক ক'লে,
মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে, তোমালোক ইয়াতে থাকি পৰ দিয়া।
পাছে তেওঁ অলপ আগুৱাই গৈ মাটিত পৰি যদি হ'ব পাৰে তেন্তে সেই দুঃসময় তেওঁৰ পৰা দূৰ হ'বলৈ প্ৰাৰ্থনা কৰি ক'লে,
আব্বা পিতৃ, সকলো তোমাৰ সাধ্য, মোৰ পৰা এই পাণপাত্ৰ দূৰ কৰা, কিন্তু মোৰ ইচ্ছা নহয় তোমাৰ যি ইচ্ছা।
পাছে তেওঁ আহি তেওঁলোকক টোপনি যোৱা দেখি পিতৰক ক'লে,
হে চিমোন, তুমি টোপনি গলানে? এঘণ্টাওনো পৰ দি থাকিব নোৱাৰিলানে? পৰীক্ষাত যেন নপৰা এই নিমিত্তে তোমালোকে পৰ দি প্ৰাৰ্থনা কৰা, আত্মা ইচ্ছুক কিন্তু শৰীৰ দুৰ্বল।
তেতিয়া তেওঁ আকৌ আঁতৰি গৈ একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে। পাছে আকৌ আহি তেওঁলোকক টোপনি যোৱা দেখিলে, কিয়নো তেওঁলোকৰ চকু টোপনিয়ে টানি নিছিল আৰু তেওঁক কি উত্তৰ দিব লাগিছিল তাক তেওঁলোকে নাজানিলে। পাছে তৃতীয়বাৰো আহি তেওঁলোকক ক'লে,
বাৰু এতিয়া টোপনিত থাকি বিশ্ৰাম কৰা, এয়ে জুৰিছে, সময় আহিল, চোৱা মানুহৰ পুত্ৰক পাপীৰ হাতত শোধাই দিয়া হৈছে, উঠা আমি যাওঁ হওক, চোৱা মোক শোধাই দিয়াজন ওচৰ পালেহি।
তেওঁ এই কথা কৈ থাকোঁতেই বাৰজনৰ মাজৰ যীহুদা আৰু তেওঁৰে সৈতে প্ৰধান পুৰোহিত, অধ্যাপক আৰু বৃদ্ধসকলৰ পৰা তৰোৱাল আৰু টাঙোন ধৰা কিছু লোক আহিল। তেওঁক শোধাই দিয়াজনে তেওঁবিলাকক এই সংকেত কৈ দিছিল,
মই যিজনক চুমা খাম তেওঁই সেইজন, তেওঁক ধৰি সাৱধানে লৈ যাবা।
পাছে তেওঁ আহিয়েই তেওঁৰ ওচৰলৈ গৈ,
ৰব্বী
এইবুলি তেওঁক চুমা খালে। তেতিয়া তেওঁবিলাকে তেওঁৰ গাত হাত দি তেওঁক ধৰিলে। তাতে তেওঁৰ ওচৰত থিয় হৈ থকাবিলাকৰ মাজৰ এজনে তৰোৱাল উলিয়াই মহাপুৰোহিতৰ এজন দাসক খাপ মাৰি তেওঁৰ কাণ এখন কাটি পেলালে। তেতিয়া যীশুৱে মাত লগাই তেওঁবিলাকক ক'লে,
তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছানে? মই ধৰ্মধামত নিতৌ উপদেশ দি তোমালোকৰ লগত আছিল, কিন্তু তেতিয়া তোমালোকে মোক নধৰিলা, কিন্তু শাস্ত্ৰীয় বচন সিদ্ধ হ'বলৈ এয়ে ঘটিছে।
তেতিয়া সকলোৱে তেওঁক এৰি পলাই গ'ল। তেতিয়া কোনো এজন ডেকাই উদংগাত সোণ সূতাৰে মিহি কাপোৰ এখন লৈ তেওঁৰ লগত পাছে পাছে গৈছিল। তেওঁক তেওঁবিলাকে ধৰিলে, কিন্তু তেওঁ কাপোৰখন এৰি উলংগ হৈ পলাই গ'ল। পাছে তেওঁবিলাকে যীশুক মহাপুৰোহিতৰ ওচৰলৈ লৈ গ'ল। তেতিয়া সকলো প্ৰধান পুৰোহিত, বৃদ্ধলোক আৰু অধ্যাপকসকল তেওঁৰ লগত আহি গোট খালে আৰু পিতৰে আঁতৰে আঁতৰে তেওঁৰ পাছে পাছে মহাপুৰোহিতৰ চোতালৰ ভিতৰলৈকে গৈ টেকেলাবোৰৰ লগত বহি জুই পুৱাইছিল। তেতিয়া প্ৰধান পুৰোহিতসকল আৰু গোটেই মহাসভাই যীশুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে সাক্ষ্য বিচাৰিলে, কিন্তু নাপালে, কিয়নো অনেকে তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দিলে, কিন্তু তেওঁলোকৰ সাক্ষ্য নিমিলিল। পাছে কেইজনমানে উঠি তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দি ক'লে,
হাতে সজা এই মন্দিৰ মই নষ্ট কৰি তিনিদিনৰ ভিতৰত হাতে নকৰা আন এটা সাজিম, আমি তাক এনে কথা কোৱা শুনিলো।
কিন্তু ইয়াতো তেওঁলোকৰ সাক্ষ্য নিমিলিল। পাছে মহাপুৰোহিতে মাজত থিয় হৈ যীশুক সুধিলে,
তুমি একো উত্তৰ নিদিয়ানে? তোমাৰ অহিতে এওঁবিলাকে কি সাক্ষ্য দিছে?
কিন্তু তেওঁ একো উত্তৰ নিদি নিজম দি থাকিল। আকৌ মহাপুৰোহিতে তেওঁক সুধিলে,
তুমি পৰম ধন্য জনাৰ পুত্ৰ খ্ৰীষ্ট হোৱানে?
তেতিয়া যীশুৱে ক'লে,
মই হওঁ, আৰু তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁহাতে বহি থকা আৰু আকাশৰ মেঘেৰে অহা দেখিবা।
তাতে মহাপুৰোহিতে নিজৰ চোলা ফালি ক'লে,
সাক্ষীত আমাৰ আৰু কি প্ৰয়োজন আছে? তোমালোকে ঈশ্বৰৰ নিন্দা শুনিলা, তোমালোকে কেনে দেখা?
তাতে সকলোৱে তেওঁক প্ৰাণদণ্ডৰ যোগ্য বুলি দোষী কৰিলে। পাছে কোনো কোনোৱে তেওঁৰ গাত থুই পেলাবলৈ ধৰিলে আৰু তেওঁৰ মুখ ঢাকি তেওঁক ভুকুৱাই ক'লে,
ভাবুকি প্ৰচাৰ কৰা,
আৰু টেকেলাবোৰে তেওঁক চৰ মাৰি মাৰি চমজি ল'লে। তেতিয়া পিতৰ তলৰ চোতালত থাকোঁতে মহাপুৰোহিতৰ ছোৱালী এজনী আহি পিতৰক জুই পোৱা দেখা পাই তেওঁলৈ চাই ক'লে,
তুমিও সেই নাচৰতীয়া সেই যীশুৰ লগত আছিলা।
কিন্তু তেওঁ অস্বীকাৰ কৰি ক'লে,
তুমি কি কৈছা, মই তাক নাজানো, নুবুজো।
তেতিয়া তেওঁ বাটচৰলৈ ওলাই গ'লত কুকুৰাই ডাক দিলে। পাছে সেই ছোৱালীয়ে তেওঁক দেখি ওচৰত থিয় হৈ থকাবিলাকক আকৌ ক'বলৈ ধৰিলে,
ইও সিহঁতৰ মাজৰ এজন।
কিন্তু তেওঁ আকৌ অস্বীকাৰ কৰিলে। অলপ পাছত সেই ওচৰত থিয় হৈ থকাবিলাকে পিতৰক ক'লে,
তুমি অৱশ্যে সিহঁতৰ মাজৰ এজন, কিয়নো তুমি গালিলিয়া মানুহ।
তাতে তেওঁ খাওঁ আৰু শপত খাবলৈ ধৰি ক'লে,
তোমালোকে যি মানুহৰ কথা কৈছা তাক মই নিচিনোৱেই।
তেতিয়া কুকুৰাই দ্বিতীয়বাৰ ডাক দিলে এই যি কথা যীশুৱে তেওঁক কৈছিল।
তাতে কুকুৰাই দুবাৰ ডাক দিয়াৰ আগতে তুমি মোক তিনিবাৰ আহৈ মাতিবা,
তেওঁ চিন্তা কৰি ক্ৰন্দন কৰিবলৈ ধৰিলে।